দ্বিতীয় বিবৰণ 29 অধ্যায়। মোৱাব দেশত মুচিৰ ঘোষণা। জিৱাই হুৰেব পাহাৰত মুচিৰ যোগেদি ইজৰাইলীয়াসকলৰ কাৰণে এক নিয়ম স্থাপন কৰিছিল। সেই নিয়মৰ উপৰিও জিৱাই মোৱাব দেশত ইজৰাইলীয়াসকলৰ কাৰণে আন কিছুমান নিয়ম স্থাপন কৰিবলৈ মুচিক আজ্ঞা দিলে। মুচিয়ে সকলো ইজৰাইলীয়া লোকক মাতি ক'লে, জিহুৱাই মিছৰ দেশত ফৰুণ তেওঁৰ সকলো কৰ্মচাৰীলৈ আৰু গোটেই দেশখনলৈ যি যি কৰিছিল সেই সকলো কাৰ্য আপোনালোকে নিজেই দেখিলে। তেওঁলোকলৈ হোৱা সেই মহাক্লেশ, নানা চিন আৰু আশ্চৰ্য কাৰ্যবোৰ আপোনালোকে নিজ চকুৰে দেখিছিল। কিন্তু আপোনালোকক আজিলৈকে জিহুৱাই সেইবোৰ বুজিবলৈ মন, চাবলৈ চকু আৰু শুনিবলৈ কাণ দিয়া নাই। জিহুৱাই 40 বছৰ ধৰি আপোনালোকক মৰুভূমিত নেতৃত্ব দি চলাই আনিলে। সেই সময়ত আপোনালোকৰ গাৰ কাপোৰ আৰু জোতা পুৰণি হৈ ফাটি নষ্ট হোৱা নাছিল। আপোনালোকৰ খাবলৈ কোনো পিঠা নাছিল, দ্ৰাক্ষাৰস বা আন মদিয়াৰ ৰস পান কৰা নাছিল, কিয়নো জিহুৱাই তেনে কৰিছিল যাতে আপোনালোকে বুজিব পাৰে যে তেওঁৱেই আপোনালোকৰ ঈশ্বৰ জিহুৱা। আপোনালোকে এই ঠাই পোৱাৰ পাছত হিজবোনৰ ৰজা চিহুন আৰু বাছানৰ ৰজা উগে আমাৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল, কিন্তু আমি তেওঁলোকক পৰাজয় কৰিলোঁ। আমি তেওঁলোকৰ দেশ অধিকাৰ কৰি ৰুবেনিয়া ও গাদিয়া আৰু মনচি গোষ্ঠীৰ আধা লোকক দিলোঁ। গতিকে আপোনালোকে যি কাৰ্য কৰিব সেই সকলোতে যেন কৃতকাৰ্য হ'ব পাৰে, সেইবাবে আপোনালোকে এই নিয়মৰ সকলো আজ্ঞা পালন কৰি সেইমতে কাৰ্য কৰিব। আপোনালোক সকলোৱে আজি আপোনালোকৰ ঈশ্বৰ জিহুৱাৰ সন্মুখত আহি থিয় হৈছে। আপোনালোকৰ প্ৰধানসকল, গোষ্ঠীবোৰ, পৰিচাৰকসকল আৰু কৰ্মচাৰীকে ধৰি গোটেই ইজৰাইলীয়াসকল থিয় হৈছে। আপোনালোকৰ লগত সৰু সৰু ল'ৰা ছোৱালী, ভাইজা আৰু আপোনালোকৰ চাউনীত বাস কৰা আপোনালোকৰ বিদেশী, খৰিকটীয়াৰ পৰা পানী তোলা জনলৈকে সকলো আছে। আপোনালোকৰ ঈশ্বৰ জিহুৱাই আপোনালোকৰ সৈতে কৰা প্ৰতিজ্ঞা আৰু নিয়ম স্থাপন কৰিবৰ কাৰণে আজি আপোনালোক সকলো ইয়াত আছে। জিহুৱাই আজি ইয়াক স্থাপন কৰিছে যাতে আপোনালোকৰ পূৰ্বপুৰুষ আব্ৰাহাম, ইছহাক আৰু জাকুবৰ আগত কৰা শপত আৰু আপোনালোকৰ ওচৰত কৰা প্ৰতিজ্ঞা অনুসাৰে তেওঁ আপোনালোকৰ ঈশ্বৰ হ'ব পাৰে আৰু আজিয়ে আপোনালোকক নিজৰ লোক কৰি ল'ব পাৰে। কেৱল আপোনালোকৰ সৈতে আমাৰ ঈশ্বৰ জিহুৱাই এই নিয়ম আৰু প্ৰতিজ্ঞা কৰা নাই। আমাৰ ঈশ্বৰ জিহুৱাৰ সন্মুখত আজি এই ঠাইত আমাৰ সৈতে যিসকল থিয় হৈ আছে কেৱল তেওঁলোক প্ৰতিজনৰ সৈতে তেওঁ এই নিয়ম আৰু প্ৰতিজ্ঞা কৰা নাই, কিন্তু আমাৰ উত্তৰ পুৰুষ যিসকলৰ আজি জন্ম হোৱা নাই তেওঁলোকৰ সৈতেও কৰিছে। আপোনালোকে নিজেই জানে মিছৰ দেশত আমি কেনেদৰে জীৱন অতিবাহিত কৰিছিলোঁ আৰু বাটত কেনেকৈ আমি বিভিন্ন দেশৰ মাজেদি পাৰ হৈ এই ঠাই পালোহি। আপোনালোকে লোকসকলৰ মাজত থকা ঘিণলগীয়া বস্তুবোৰ দেখা পাইছিল। কাঠ আৰু শিলৰ ৰূপ আৰু সোণৰ মূৰ্তিবোৰ লোকসকলৰ মাজত দেখিছিল। সেয়ে আপোনালোকৰ মাজত যেন আজি এনে কোনো পুৰুষ বা মহিলা নাইবা কোনো পৰিয়াল বা গোষ্ঠী নাথাকক যাৰ অন্তৰ আমাৰ ঈশ্বৰ জিহুৱাৰ পৰা দূৰ হৈ সেই জাতিবোৰৰ দেৱতাবোৰৰ পূজা কৰাত আগ্ৰহী। তেনে কোনো বিষাক্ত তিতাফল উৎপন্ন কৰা শিপা আপোনালোকৰ মাজত গঢ় লৈ নুঠক। এনেধৰণৰ ব্যক্তিয়ে এই নিয়মৰ কথাবোৰ শুনাৰ সময়ত যদি নিজকে ভাগ্যৱান বুলি ভাবিছে আৰু নিজে মনতে কয়, মই মোৰ থৰডিঙীয়া হৃদয়ে ইচ্ছামতে চলি থাকিলেও নিৰাপদ হৈ শান্তিত থাকিম, তেন্তে সেই ব্যক্তিয়ে কেৱল নিজৰেই নহয় কিন্তু আপোনালোক সকলোৰে ওপৰত সৰ্বনাশ মাতি আনিব। জিহুৱাই দুষ্ট শুকান অৱস্থাৰ লগত ভাল ভিজা অৱস্থাকো নষ্ট কৰিব। জিহুৱাই তেওঁ কেতিয়াও ক্ষমা কৰিবলৈ সন্মত নহ'ব। কিন্তু জিহুৱাৰ ক্ৰোধ আৰু বিদ্বেষ সেই ব্যক্তিৰ অহিতে প্ৰজ্বলিত হ'ব। এই পুস্তকত লিখা সকলো হাও তেওঁ ওপৰত পৰিব আৰু আকাশৰ তলৰ পৰা তেওঁৰ নাম জিহুৱাই লুপ্ত কৰিব। জিহুৱাই ইজৰাইলৰ সকলো গোষ্ঠীৰ মাজৰ পৰা বিনষ্ট কৰিবৰ কাৰণে তেওঁক পৃথক কৰিব আৰু এই ব্যৱস্থা পুস্তকত লিখা নিয়মৰ মাজেদি যি সকলো হাও কথা আছে সেই অনুসাৰে বিনষ্ট কৰিব। এইদৰে এই দেশৰ ওপৰত যি সকলো বিপদ নামি আহিব আৰু জিহুৱাই যি সকলো ৰোগ দেশৰ ওপৰলৈ পঠাব সেইবোৰ দেখি ভৱিষ্যতে আপোনালোকৰ উত্তৰ পুৰুষসকলে, সন্তানসকলে আৰু দূৰ দেশৰ পৰা অহা বিদেশীসকলে আপোনালোকক সেই বিষয়ে প্ৰশ্ন কৰিব। তেওঁলোকে দেখা পাব সমগ্ৰ দেশ জ্বলন্ত গন্ধক আৰু লোণেৰে পুৰি গৈছে। দেশত একোকে সিঁচিব নোৱাৰিব আৰু কোনো ফল উৎপন্ন নহ'ব। এনেকৈ ঘাঁহ বন শাক পাচলিও গজি নুঠিব। এই দেশৰ অৱস্থা চদুম, ঘমোৰা, অদমা আৰু চবুয়িম নগৰ দৰে হ'ব, যি নগৰবোৰক জিহুৱাই খং আৰু ক্ৰোধত ক্ৰোধাম্বিত হৈ ধ্বংস কৰি দিছিল। তাকে দেখি আন জাতিবোৰে ক'ব, এনে কি? আটাই জাতিয়ে সুধিব, জিহুৱাই কিয় এই দেশৰ এনে দশা কৰিলে? এই মহাক্ৰোধ জ্বলি উঠাৰ কাৰণ কি? তেতিয়া লোকসকলে ক'ব, কাৰণ এই জাতিয়ে তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ জিহুৱাৰ নিয়ম ত্যাগ কৰিলে, যি নিয়ম তেওঁলোকৰ মিছৰ দেশৰ পৰা উলিয়াই অনাৰ পাছত জিহুৱাই তেওঁলোকৰ বাবে স্থাপন কৰিছিল। তেওঁলোকে ঈশ্বৰ জিহুৱাক এৰি যি দেৱ দেৱীক তেওঁলোকে নাজানে সেই আন দেৱতাবোৰৰ আগত প্ৰণিপাত কৰি সেইবোৰৰ সেৱা পূজা কৰিলে, যিসকলক পূজা কৰাৰ আজ্ঞা জিহুৱাই দিয়া নাছিল। এই হেতুকে জিহুৱাৰ খং এই দেশৰ ওপৰত প্ৰজ্বলিত হৈ উঠিছে আৰু তেওঁ এই পুস্তকত লিখা সকলো হাও এই দেশৰ ওপৰত ঢালি দিছে। অত্যন্ত খং, ভয়ংকৰ ক্ৰোধ আৰু মহাকোপত জিহুৱাই তেওঁলোকক দেশৰ পৰা উঘালি আনি আন দেশত পেলাই দিলে আৰু সেই ঠাইতে আজি তেওঁলোক আছে। কিছু গোপন বিষয় আছে যি আমাৰ ঈশ্বৰ জিহুৱাৰ অধিকাৰত আছে, কিন্তু যি প্ৰকাশিত হৈছে সেই সকলোৱে চিৰকালৰ কাৰণে আমাৰ আৰু আমাৰ সন্তানসকলৰ কাৰণে থাকিব, যাতে এই নিয়মৰ সকলো আজ্ঞা আমি পালন কৰি চলিব পাৰোঁ।